এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰৰ জনতা ময়দানত উৎকৰ্ষ উৰিষ্যা মেক ইন উৰিষ্যা সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্ৰতাপ ষ্টেডিয়ামত আজি 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আবুধাবিত হ'বলগীয়া ৰাইচিনা মধ্য প্ৰাচ্যৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি20 শৃংখলাৰ তৃতীয়খন খেল আজি গুজৰাটৰ ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত খেলোৱা হ'ব। আৰু ICC 19 বছৰ অনূৰ্ধ মহিলা টি20 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী ভাৰত আজি ছুপাৰ 6 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক পিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰৰ জনতা ময়দানত উৎকৰ্ষ উৰিষ্যা মেক ইন উৰিষ্যা সন্মিলন উদ্বোধন কৰিব। এয়া হ'ব এই মাহত শ্ৰীমোদীৰ দ্বিতীয়টো উৰিষ্যা ভ্ৰমণ। চলিত মাহৰ 9 তাৰিখে ভুৱনেশ্বৰৰ জনতা ময়দানতে শ্ৰীমোদীয়ে প্ৰৱাসী ভাৰতীয় দিৱস উদযাপনতো অংশগ্ৰহণ কৰিছিল। কেন্দ্ৰৰ পূৰ্বোদয় দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ লগতে উৰিষ্যাক দেশৰ অন্যতম ঔদ্যোগিক কেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে উৰিষ্যা চৰকাৰৰ উদ্যোগত উৎকৰ্ষ উৰিষ্যাৰ আয়োজন কৰা হৈছে। উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, ধৰ্মেন্দ্ৰ প্ৰধান আৰু অশ্বিনী বৈষ্ণৱৰ লগতে বহু জ্যেষ্ঠ বিষয়ববীয়া তথা বিনিয়োগকাৰী এই সন্মিলনত অংশ লোৱাৰ কথা। এই সন্মিলনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে 12খন ৰাষ্ট্ৰৰ প্ৰতিনিধি তথা বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰায় 7,500 প্ৰতিনিধিয়ে ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে। 100ৰো অধিক বিনিয়োগৰ চুক্তি স্বাক্ষৰ হ'বলগীয়া দুদিনীয়া এই সন্মিলনৰ জৰিয়তে 3,50,000 নিয়োগ সৃষ্টি আৰু 5,00,000 কোটিৰো অধিক টকাৰ বিনিয়োগ হ'ব বুলি আশা কৰা হৈছে। চতুৰ্থবাৰলৈ আয়োজন কৰা এই সন্মিলনত প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী অংশ লোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ সন্মিলন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। সন্মিলনখনে ওড়িশাত শক্তিশালী ঔদ্যোগিক আন্তঃগাঁথনি সৃষ্টিৰ লগতে ৰাজ্যখনক 2036 চনৰ ভিতৰত দেশৰ শীৰ্ষ 5খন অৰ্থনীতিৰ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্ৰতাপ ষ্টেডিয়ামত আজি 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰীয় খেলুৱৈ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি PT উষা কালিয়েই ডেৰাডুনত উপস্থিত হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি উদ্বোধনী কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। উত্তৰাখণ্ডৰ 8খন জিলাৰ 11খন চহৰত অহা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখলৈ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ খেলসমূহ খেলোৱা হ'ব। প্ৰতিযোগিতাত 35বিধ খেলৰ মুঠ 47টা ইভেণ্ট থাকিব। আজিৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ 2 তাৰকা আন্তৰ্জাতিক ক্ৰীড়াবিদ মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু পুৰুষ উশু খেলুৱৈ চানমা ব্ৰহ্মই অসম দলৰ ধ্বজা বহন কৰিব। অসম অলিম্পিক সন্থাৰ হৈ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ ল'ব। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ 22বিধ খেলত অংশ ল'ব। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি আবুধাবিত হ'বলগীয়া ৰাইচিনা মধ্য প্ৰাচ্যৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ছোৱাত আবুধাবিত ভাৰতীয় দূতাবাসে আয়োজন কৰা 77 সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেওঁ ভাৰত আৰু UAEৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বব্যাপী শৃংখলাত উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এনে পৰিৱৰ্তনশীল সময়ৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ মাজৰ মূল্যবোধ আৰু পাৰস্পৰিক বিশ্বাসৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ যৌথ দৃষ্টিভংগীয়ে উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে দায়বদ্ধতাৰ আশ্বাস দিয়ে আৰু UAE চৰকাৰৰ সক্ৰিয়তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। অনুষ্ঠানত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ উপ প্ৰধানমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসহ কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ূষ গোয়েলে ওমানৰ বাণিজ্য উদ্যোগ আৰু বিনিয়োগ প্রসাৰ মন্ত্রী কাইছ বিন মহম্মদ আল ইউসুফৰ সৈতে উৎপাদনশীল বৈঠকেৰে ওমান ভ্ৰমণৰ আনুষ্ঠানিকতা আৰম্ভ কৰে। এই আলোচনাত বিস্তৃত অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ বাবে আলোচনা আগবঢ়াই নিয়া, দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰা, সহযোগিতাৰ নতুন চিনাক্ত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰীগোয়েলে আকাশবাণীৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰে যে পৰৱৰ্তী সময়ত যুটীয়া আয়োগৰ বৈঠকত এইসমূহ বিষয়ে আৰু অধিক গতি লাভ কৰিব। উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে মাস্কাটলৈ যোৱা মন্ত্ৰীগৰাকীয়ে আজি একাদশ যুটীয়া আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ সৈতে ভাৰতৰ বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। 2023-24 বৰ্ষত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য 8.94 বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হোৱাৰ কথাই দেশ দুখনৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কৰ গভীৰতাক প্ৰতিফলিত কৰে। কাইলৈ মৌনী অমাৱস্যা উপলক্ষে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰা ভক্ত আৰু তীৰ্থযাত্ৰীসকলৰ বাবে স্বাস্থ্যসেৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি পেৰেড খেলপথাৰৰ কেন্দ্ৰীয় চিকিৎসালয়খন যিকোনো ধৰণৰ স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। ইপিনে উত্তৰ প্ৰদেশ চৰকাৰে মৌনী অমাৱস্যাৰ পৰিপ্ৰেক্ষিতত প্ৰয়াগৰাজৰ সমগ্ৰ মহাকুম্ভ এলেকা যান বাহন মুক্ত অঞ্চলৰূপে ঘোষণা কৰিছে। সম্ভাৱ্য জনসমাগম নিয়ন্ত্ৰণ কৰাৰ লগতে সুপৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
লাওছত থকা ভাৰতীয় দূতাবাসে গোল্ডেন ট্ৰায়েংগল স্পেচিয়েল ইকনমিক জ'নত থকা কেইবাটাও চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা 76গৰাকী ভাৰতীয় যুৱক যুৱতীক উদ্ধাৰ কৰিছে। দূতাবাসে এটা বিবৃতিযোগে এই যুৱক যুৱতীসকলক আপৰাধিক চিণ্ডিকেটসমূহে ভয় ভাবুকি আৰু প্ৰলোভনেৰে বিভিন্ন চাইবাৰ অপৰাধৰ সৈতে সংযুক্ত কৰিছিল বুলি প্ৰকাশ কৰিছে। তেওঁলোকৰ মাজৰে কিছুসংখ্যক যুৱক যুৱতীয়ে সহায় বিচাৰি কৰা অনুৰোধত তাৎক্ষণিকভাৱে সঁহাৰি জনাই দূতাবাসৰ বিষয়াসকলে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে যত্নপৰ হয়। দূতাবাসৰ এটা দলে গোল্ডেন ট্ৰায়েংগল স্পেচিয়েল ইকনমিক জ'নত উপস্থিত হৈ সংশ্লিষ্ট লাওচ প্ৰশাসনৰ বিষয়ববীয়াৰ সহযোগত প্ৰয়োজনীয় প্ৰপত্ৰসমূহৰ কাম সম্পাদন কৰি যুৱক যুৱতীসকলক তাৰ পৰা ভিয়েণ্টিয়ানত থকা দূতাবাসলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে। লাওছত থকা ভাৰতৰ ৰাষ্ট্ৰদূত প্ৰশান্ত আগৰৱালে তেওঁলোকৰ সৈতে মিলিত হৈ তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰে। লালা ৰাজপথ ৰায়ৰ 160সংখ্যক জন্মবাৰ্ষিকীত সমগ্ৰ দেশে তেওঁক স্মৰণ কৰিছে। স্বদেশী আন্দোলনৰ ধ্বজাবাহক তথা মহান স্বাধীনতা সংগ্ৰামীগৰাকী আজিৰ দিনটোতে পঞ্জাৱৰ ফৰিদকোট জিলাৰ দুদিকেত জন্ম হৈছিল। পঞ্জাব কেশৰীৰূপে জনাজাত লালা ৰাজপথ ৰায়ৰ 1928 চনত আৰক্ষীৰ লাঠিচালনাত মূৰত পোৱা আঘাতৰ বাবে মৃত্যু হয়। লাহোৰত ছাইমন কমিশ্যনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী এটাৰ নেতৃত্ব দিওঁতে তেওঁ আৰক্ষীৰ হাতত প্ৰহৃত হ'বলগীয়া হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি গুজৰাটৰ ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। পাঁচকোণীয়া শৃংখলাত সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতৰ দলটো সম্প্ৰতি 2-0 ব্যৱধানত আগবাঢ়ি আছে। কলকাতাত অনুষ্ঠিত শৃংখলাৰ প্ৰথম খেলখনত ভাৰতে ইংলেণ্ডক 7 উইকেটত আৰু চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন খেলত 2 উইকেটত পৰাস্ত কৰিছিল। ICC 19 বছৰ অনূৰ্ধ মহিলা টি20 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী ভাৰত আজি ছুপাৰ 6 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত ইতিমধ্যে ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত মালয়েছিয়াৰ কুৱালালামপুৰৰ বায়ুএমএছ অভেলত অনুষ্ঠিত হ'বলগীয়া আজিৰ খেলখন গুৰুত্বহীন হিচাপে বিবেচিত হৈছে। ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰৰ জনতা মৈদানত উৎকৰ্ষ ওড়িশা মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্ৰতাপ ষ্টেডিয়ামত আজি 38সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আবুধাবিত হ'বলগীয়া ৰাইছিনা মধ্যপ্ৰাচ্যৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। ভাৰত আৰু ইংলেণ্ডৰ মাজত টি20 শৃংখলাৰ তৃতীয়খন খেল আজি গুজৰাটৰ ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত খেলোৱা হ'ব। আৰু ICC 19 বছৰ অনূৰ্ধৰ মহিলা টি20 ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী ভাৰত আজি ছুপাৰ 6 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।